নমস্কাৰ। এই আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো জেংগিৰাণী ডেকাই। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে গুৱাহাটীৰ সমীপত এখন ছেটেলাইট টাউনশ্বিপ গঢ়া হ'ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি নীতি আয়োগৰ নৱম পৰিচালন পৰিষদৰ সভা। ৰাজ্যত অনুষ্ঠিত হ'বলগীয়া উপ নিৰ্বাচনৰ বাবে বিজেপি আৰু প্ৰধান বিৰোধী দল কংগ্ৰেছৰ ব্যাপক তৎপৰতা। পাঁচটা সমষ্টিৰ বাবে পাঁচজন মন্ত্ৰীক বিশেষ দায়িত্ব অৰ্পণ বিজেপিৰ। বিৰোধী কাৰ্যসূচীৰে ফ্ৰান্সত পেৰিছ অলিম্পিক 2024 আৰম্ভ। কেইবাটাও ইভেণ্টত আজি ভাৰতীয় খেলুৱৈ প্ৰতিদ্বন্দ্বিতা। আৰু শ্ৰীলংকাত আজি তিনিখনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত ভাৰত শ্ৰীলংকাৰ মুখামুখি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ সমীপত এখন ছেটেলাইট টাউনশ্বিপ গঢ়ি তোলা হ'ব বুলি ঘোষণা কৰিছে। এই টাউনশ্বিপৰ বাবে কেন্দ্ৰীয় ধনৰ যোগান ধৰিব। ইয়াৰ বাবে বাজেটত প্ৰয়োজনীয় পুঁজিৰ ব্যৱস্থা কৰা হৈছে। কালি এখন সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে লগতে কয় যে দেশৰ পাঁচখন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত স্থান লাভ কৰাৰ বাবে অসম সঠিক দিশেৰে আগবাঢ়িছে। কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ অৰ্থনৈতিক সমীক্ষাৰ তথ্য বিশ্লেষণ কৰি মুখ্যমন্ত্ৰীয়ে এই মন্তব্য কৰে। সংবাদমেলত মুখ্যমন্ত্ৰীয়ে আয়ুষ্মান কাৰ্ডৰ সন্দৰ্ভতো এক বিশেষ ঘোষণা কৰে। তেওঁ কয় যে এতিয়াৰে পৰা হৃদযন্ত্ৰ সংৰোপণ, বৃক্ক সংৰোপণ, জয়পুৰা বা তেনেধৰণৰ 300 প্ৰকাৰৰ জটিল বা গুৰুতৰ চিকিৎসা পদ্ধতি আয়ুষ্মান কাৰ্ডৰ যোগেদি চৰকাৰী হাস্পতাল অথবা নাৰ্ছিং হোম উভয়তে উপলব্ধ হ'ব। এইসমূহ বেমাৰৰ চিকিৎসাৰ বাবে চৰকাৰে নিৰ্ধাৰিত হাৰত ৰোগীৰ চিকিৎসাৰ ব্যয় বহন কৰিব। আনহাতে সাধাৰণ ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত বেচৰকাৰী হাস্পতাল বা নাৰ্ছিং হোমত আয়ুষ্মান কাৰ্ডৰ সুবিধা পোৱা নাযাব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত নীতি আয়োগৰ নৱম পৰিচালন পৰিষদৰ বৈঠক অনুষ্ঠিত হ'ব। এইবাৰৰ বৈঠকৰ বিষয় হৈছে বিকশিত ভাৰত এট দ্য ৰেট 2047, ভাৰতক উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাত গুৰুত্ব আৰোপ। নীতি আয়োগৰ তৰফৰ পৰা প্ৰকাশ কৰা অনুসৰি এই বৈঠকৰ লক্ষ্য হৈছে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত সহযোগিতা গঢ়ি তোলাৰ লগতে গাঁও নগৰ উভয় ক্ষেত্ৰতে জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নত কৰা। এই বৈঠকত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত ৰাজ্যসমূহৰ ভূমিকা সম্পৰ্কেও বিশদভাৱে আলোচনা কৰা হ'ব। নীতি আয়োগে উল্লেখ কৰা যে ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হোৱাৰ পথত অগ্ৰসৰ হৈছে। নীতি আয়োগৰ অধ্যক্ষ হিচাপে প্ৰধানমন্ত্ৰী, ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুখ্যমন্ত্ৰী আৰু উপ ৰাজ্যপাল, কেন্দ্ৰীয় মন্ত্ৰী, নীতি আয়োগৰ উপাধ্যক্ষ আৰু সদস্যসকল আজিৰ বৈঠকত উপস্থিত থাকিব। ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিত অনুষ্ঠিত হ'বলগীয়া উপ নিৰ্বাচনৰ বাবে ৰাজ্যত শাসক দল বিজেপি আৰু বিৰোধী দল কংগ্ৰেছৰ ব্যাপক তৎপৰতা দেখা গৈছে। বিজেপিয়ে পাঁচজন মন্ত্ৰীক পাঁচটা সমষ্টিৰ বাবে বিশেষ দায়িত্ব অৰ্পণ কৰিছে। এই সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই কালি এখন সংবাদমেলত কয় যে বিহালীত পূজ্য হাজৰিকাই, চামগুৰিত বিমল বৰাই, ছিডনীত অশোক সিংহৰাই, ধলাইত জয়ন্তমল্ল বৰুৱাই আৰু বঙাইগাঁৱত ৰঞ্জিত কুমাৰ দাসে নিৰ্বাচনী প্ৰস্তুতিৰ পৰা প্ৰচাৰলৈ সকলোখিনি তদাৰক কৰিব। তেওঁ জনোৱাৰ মতে উপ নিৰ্বাচনত ছিডনি সমষ্টিত ইউ পি পি এল আৰু বঙাইগাঁৱত অগ্ৰপক প্ৰাৰ্থী দিয়াৰ বিপৰীতে বাকী তিনিটা সমষ্টিত বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। সমান্তৰালকৈ কংগ্ৰেছ দলে উপ নিৰ্বাচনৰ বাবে সমষ্টিকেইটা দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰিছে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কালি সমষ্টিকেইটাৰ স্থানীয় নেতাৰ সৈতে বাৰ্তালাপ কৰি তৃণমূল পৰ্যায়ত দলৰ ভেটি শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰে। ৰাষ্ট্ৰসংঘৰ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থাৰ চমুকৈ ইউনেস্কোৱে কালি চৰাইদেউ মৈদাম ক্ষেত্ৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে ঘোষণা কৰে। এই ঘোষণাৰ লগে লগে সাংস্কৃতিক শ্ৰেণীত মৈদাম ক্ষেত্ৰখন উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ আৰু ভাৰতবৰ্ষৰ 43 সংখ্যক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চিহ্নিত হৈছে। চৰাইদেউ জিলাত অৱস্থিত চৰাইদেউ মৈদাম ক্ষেত্ৰক অসমৰ পিৰামিড হিচাপে ব্যৱহৃত কৰা হয় আৰু এই ক্ষেত্ৰখনত 90 গৰাকীতকৈও অধিক আহোম ৰাজপৰিয়ালৰ লোকক সন্নিৱিষ্ট কৰা হৈছে। চৰাইদেউ মৈদাম ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত হোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনন্দ আৰু গৌৰৱ প্ৰকাশ কৰিছে। সামাজিক মাধ্যমযোগে প্ৰধানমন্ত্ৰীয়ে কয় ভাৰতীয় বাবে এয়া অপৰিসীম আনন্দ আৰু গৌৰৱৰ বিষয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰাইদেউ মৈদামে ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত স্থান লাভ কৰাটো অসমৰ বাবে স্মৰণীয় দিন হিচাপে উল্লেখ কৰে। এয়া অসমৰ বাবে এটা বৃহৎ প্ৰাপ্তি বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে চৰাইদেউ মৈদাম হৈছে অসমৰ টাই আহোম জনগোষ্ঠীৰ গভীৰ আধ্যামিক বিশ্বাস, চহকী ঐতিহ্য আৰু স্থাপত্য ভাস্কৰ্যৰ অপূৰ্ব নিদৰ্শন। ইফালে চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি প্ৰদান কৰাৰ পাছত চৰাইদেউবাসী উৎফুল্লিত হৈ পৰে। জিলাখনৰ জনসাধাৰণে আনন্দ উল্লাসৰ মাজেৰে শুভ সংবাদটো উদযাপন কৰে। এই সংবাদ লাভ কৰাৰ পিছতে কালি সন্ধিয়া স্থানীয় লোক আৰু বিভিন্ন দল সংগঠনে মৈদামত 1001 বন্তি জ্বলাই পূৰ্বপুৰুষক স্মৰণ কৰে। তদুপৰি মৈদামৰ পৰা ধুবৰাৱলী সংযোগী ঐতিহাসিক শৰণীয় আলিৰ দুয়ো কাষে বন্তি প্ৰজ্বলন কৰি পথছোৱা উজ্বলাই তোলে। ইয়াৰ পূৰ্বে পুৱা চৰাইদেউ জিলাৰ বিভিন্ন ঠাইৰ পৰা নিৰ্বাচিত কৰি অনা টাই আহোম মলঙৰ এটা দলে মৈদাম ক্ষেত্ৰত থকা উপাসনাস্থলীত পৰম্পৰাগত ৰীতি নীতিৰে বন্তি পূজা আৰম্ভ কৰে। টাইসকলে যিকোনো মাংগলিক কৰ্মৰ আৰম্ভণিতে পূৰ্বপুৰুষক স্মৰণ কৰি এই বন্তি পূজাৰ আয়োজন কৰে। এই সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কালি মন্ত্ৰী জুবিন গাৰ্গে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অশেষ প্ৰচেষ্টাত চৰাইদেউ মৈদামে এই সন্মান লাভ কৰিছে। সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰাৰ শুভক্ষণত চৰাইদেউ মৈদামত উপস্থিত হৈ ঐতিহ্যমণ্ডিত অসম শাসনৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে। চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত স্থান লাভ কৰাৰ দিনটোত ৰাজ্য চৰকাৰৰ মন্ত্ৰীসকলে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। অসম গণ পৰিষদ দলে এই বিশেষ খেলত অসমবাসীক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। তদুপৰি দলটোৱে এই স্বীকৃতি যাত্ৰাত অৰিহণা যোগোৱা সংশ্লিষ্ট সকলোকে ধন্যবাদ জ্ঞাপন কৰে। নীতি আয়োগৰ বিশেষ কাৰ্যসূচী সম্পূৰ্ণতা অভিযানৰ অধীনত অসমৰ কেইবাখনো জিলাত কাৰ্যসূচী অব্যাহত আছে। এই উপলক্ষে ৰাজ্যৰ বিভিন্ন জিলাত স্বাস্থ্য আৰু কৃষি বিভাগে বিভিন্ন সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰিছে। সম্পূৰ্ণতা অভিযানৰ অধীনত অধিবাসী জিলা আৰু উন্নয়ন খণ্ডসমূহত মহিলা আৰু শিশুৰ স্বাস্থ্য আৰু পৰিপুষ্টিৰ দিশটো উন্নত কৰাৰ বাবে লক্ষ্য লোৱা হৈছে। ইয়াৰ অংশ হিচাপে মূলতঃ প্ৰথম তিনি মাহতে পঞ্জীয়নভুক্ত প্ৰসূতিৰ সংখ্যা বৃদ্ধিৰ পদক্ষেপ লোৱা হৈছে। তদুপৰি সংহত শিশু বিকাশ সেৱাৰ অধীনত প্ৰসূতিৰ পৰিপূৰক খাদ্য যোগান, শিশুক মাতৃ দুগ্ধপান কৰোৱাৰ প্ৰতি সজাগতা সৃষ্টিৰ দ্বাৰা শিশুৰ সম্পূৰ্ণ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বৃদ্ধিৰ লক্ষ্য লোৱা হৈছে। সম্প্ৰতি বানত ক্ষতিগ্ৰস্ত অঞ্চলসমূহতো প্ৰসূতি আৰু শিশুৰ স্বাস্থ্য ৰক্ষাৰ বাবে এই অভিযানৰ অধীনত ব্যৱস্থা অব্যাহত ৰখা হৈছে। পেৰিছ অলিম্পিক 2024 যোৱা নিশাৰে পৰা ফ্ৰান্সত আৰম্ভ হৈছে। বৰ্ণিল উদ্বোধনী অনুষ্ঠানটো বিশ্বৰ অগণন দৰ্শকে উপভোগ কৰে। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে পেৰিছৰ ছেইন নদীত প্ৰায় 7,000 খেলুৱৈৰ নাৱেৰে পেৰেড কৰা এটা অগতানুগতিক অনুষ্ঠানত পেৰিছ অলিম্পিক গেমছ 2024 মুকলি হোৱা বুলি ঘোষণা কৰে। মহানগৰীজাৰ 80গৰাকী শিল্পীয়ে গোলাপী ৰঙৰ সাজ পোছাকত 1820 চনৰ পৰা প্ৰচলিত প্ৰখ্যাত নৃত্য পৰিৱেশন কৰে। পম্প নট্ৰডেম আৰু পেৰিছ চহৰৰ প্ৰেক্ষাগৃহত 50গৰাকী নৃত্যশিল্পীয়ে একেলগে অনুষ্ঠান পৰিৱেশন কৰে। আমেৰিকাৰ তাৰকা শিল্পী লেডি গাগাৰ পৰিৱেশনেও দৰ্শকসকলক মন্ত্ৰমুগ্ধ কৰে। পেৰিছ অলিম্পিক আৰম্ভ হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় দলটোক শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে প্ৰতিজন খেলুৱৈৰে দেশৰ গৌৰৱ। পেৰিছ অলিম্পিকত প্ৰতিগৰাকী ভাৰতীয় খেলুৱৈৰ জিলিকি উঠিব আৰু তেওঁলোকে দুৰ্দান্ত প্ৰদৰ্শনেৰে দেশবাসীক অনুপ্ৰাণিত কৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে। ভাৰতীয় দলটোক পি ভি সিন্ধু আৰু সৰৎ কমলে নেতৃত্ব দিয়ে। অলিম্পিকত আজি ভাৰতীয় খেলুৱৈৰ দলটোৱে বেডমিণ্টন, বৰিং, শ্বুটিং, টেনিছ, টেবুল টেনিছ, বক্সিং আৰু হকীত ভাগ ল'ব। যোৰহাট জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াৰ উদ্যোগত কালি যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ সভাগৃহত শিশু শ্ৰমিক, বাল্য বিবাহ আদি সামাজিক বিষয়সমূহৰ সৈতে জড়িত সকলো অংশীদাৰী ব্যক্তি আৰু সংস্থাৰ উপস্থিতিত এখন সভা অনুষ্ঠিত হয়। সভাত শিশু শ্ৰমিক আৰু বাল্য বিবাহ ৰোধৰ বাবে জিলা প্ৰশাসনে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে আলোকপাত কৰা হয়। কোকৰাঝাৰ আৰক্ষীয়ে জিলাখনৰ শান্তিনগৰ 3 নম্বৰ ৱাৰ্ডত সংঘটিত দুগৰাকী জ্যেষ্ঠ মহিলা হত্যাকাণ্ডৰ অপৰাধত মানৱ সাহা নামৰ এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। কোকৰাঝাৰ আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰভুভাই চাষভাই কৈছে যে ধৃত মানৱ সাহাক অসম পশ্চিমবংগ সীমান্তৰ পৰা আটক কৰা হৈছে। বৰপেটা জিলাৰ আৰক্ষীয়ে জিলাখনৰ বিভিন্ন স্থানত নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। আৰক্ষীৰ অভিযানকালত কেইবাখনো আৰক্ষী থানাৰ অধীনৰ বিভিন্ন অঞ্চলৰ পৰা কালি 12 জন লোকক আটক কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে সদৰী কৰা অনুসৰি অভিযুক্তসকল হেৰইন সৰবৰাহৰ লগত বিশেষভাৱে জড়িত। ধৃত লোকসকলৰ বিৰুদ্ধে বৰপেটা, কলকাতা, সৰভোগ, কলাকুচি আদি থানাত মুঠ 9টা গোচৰ ৰুজু কৰা হৈছে। ইউনিয়ন বিজ্ঞান মঞ্চৰ যোৰহাট শাখাৰ এখন সাধাৰণ সভা কাইলৈ পুৱা 10:30 বজাৰ পৰা আৰম্ভ হ'ব। যোৰহাট জিলাৰ বিভিন্ন অঞ্চলত বিজ্ঞান মানসিকতাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে জনবিদ্যাৰ আন্দোলন শক্তিশালী কৰাৰ কাৰণে কাৰ্যসূচী গ্ৰহণ কৰা ইউনিয়ন বিজ্ঞান মঞ্চৰ কেন্দ্ৰীয় বিষয়ববীয়াসকল সভাত উপস্থিত থাকিব। যোৰহাট নগৰৰ মাজমজিয়াৰ বৰুৱা চাৰিআলিৰ সমীপৰ এ আই পি এছ এনৰ অন্যতম অংশীদাৰী সংগঠন চি আই ইউৰ কাৰ্যালয়ত অনুষ্ঠিত হ'বলগীয়া এই সভাত উদ্যোক্তসকলে ৰাইজৰ উপস্থিতি কামনা কৰিছে। দৰং জিলাত এনচেফেলাইটিছ সদৃশ ৰোগে গুৰুতৰ ৰূপ ধাৰণ কৰিছে। জিলাখনত এই পৰ্যন্ত 3গৰাকী মহিলাৰ এই ৰোগত মৃত্যু হৈছে। জিলাৰ যেতিয়া স্বাস্থ্য সেৱা সঞ্চালক ডঃ ৰমেশ চন্দ্ৰ ভট্টাচাৰ্যই জনোৱাৰ মতে জিলাখনৰ জলজালি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মল্লাপাৰা উপ স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত আৰম্ভত এই ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা প্ৰথমগৰাকী ৰোগীৰ খবৰ পোহৰলৈ আহে। জিলাখনৰ স্বাস্থ্য বিভাগে 25 জুলাইলৈকে মুঠ 37 জন লোকক এনচেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হোৱাটো নিশ্চিত কৰিছে। এই ৰোগৰ বাহিৰেও জিলাখনত এতিয়ালৈকে জাপানীজ এনচেফেলাইটিছ ৰোগত 8 গৰাকী লোক আক্ৰান্ত হৈছে। প্ৰাক্তন সাংসদ হৰিশ দ্বিবেদীক অসমত ৰাজ্যিক বিজেপিৰ প্ৰভাৰী হিচাপে নিযুক্তি দিয়া হৈছে। দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই প্ৰকাশ কৰা অনুসৰি মুঠ 6খন ৰাজ্যৰ প্ৰভাৰী আৰু সহপ্ৰভাৰী নিযুক্তি দিয়াৰ লগতে বিহাৰ আৰু ৰাজস্থানৰ দলটোৰ নতুন ৰাজ্যিক মুৰব্বীৰ নাম ঘোষণা কৰা হৈছে। বিহাৰত বৰ্তমান সহপ্ৰভাৰী হিচাপে নিযুক্ত হৈ থকা প্ৰাক্তন সাংসদ দ্বিবেদী বৈজয়ন্ত পাণ্ডাৰ পৰা অসমৰ প্ৰভাৰী দায়িত্ব গ্ৰহণ কৰিব। নেশ্যনেল টেষ্টিং এজেন্সী এন টি এ কালি নেট ইউ জি চূড়ান্ত পুনৰ সংশোধিত ফলাফল ঘোষণা কৰে। ঘোষিত ফলাফল অনুসৰি 17গৰাকী শিক্ষাৰ্থীয়ে শীৰ্ষস্থান দখল কৰিছে। পৰীক্ষাত অৱতীৰ্ণ পৰীক্ষাৰ্থীসকলে এন টি আইৰ অফিচিয়েল ৱেবছাইটত ফলাফল আৰু নম্বৰ চাব পাৰিব। কোকৰাঝাৰত দ্বিতীয়বাৰৰ বাবে অহা 30 জুলাইৰ পৰা ঐতিহ্যমণ্ডিত দুৱান কাপ ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। 133 সংখ্যক এই প্ৰতিযোগিতাখনক লৈ আয়োজক সমিতিয়ে ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। বিটিচিৰ কাৰ্যবাহী সদস্য ডাৰ্বৈছে বৰৱে কালি এখন সংবাদমেলত কয় যে এইবাৰৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলগীয়া দল হ'ল নাগালেণ্ড এফ চি, নৰ্থ ইষ্ট ইউনাইটেড এফ চি, ওড়িশা এফ চি আৰু বি এফ 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 চি। অহা 30 জুলাইত কোকৰাঝাৰৰ ছাই ষ্টেডিয়ামত বড়োলেণ্ড এফ চি আৰু ইউনাইটেড এফ চিৰ মাজত উদ্বোধনী খেলখন অনুষ্ঠিত হ'ব। ষ্টেডিয়ামখনত 11,000 দৰ্শকে একেলগে খেল উপভোগ কৰিব পাৰিব। কাৰ্যবাহী সদস্যগৰাকীয়ে জনোৱা মতে এইবাৰ অফলাইনত কোনোধৰণৰ টিকট দিয়া নহয়। সকলো টিকট বুক মাই শ্ব'ৰ যোগে আগতীয়াকৈ বুকিং কৰিব পাৰিব। শ্ৰীলংকাৰ পালক্কি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত ভাৰত আজি 3খনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত শ্ৰীলংকাৰ মুখামুখি হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া 7 বজাৰ পৰা আৰম্ভ হ'ব। আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক কাকতসমূহৰ প্ৰথম পৃষ্ঠাত প্ৰকাশিত বাতৰিসমূহৰ চমু অৱলোকন আগবঢ়াইছে যদুমণি শইকীয়াই।
চাহিয়াৰ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি প্ৰদানৰ বাতৰিটো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত আটাইকেইখন প্ৰধান বাতৰি কাকতে ভিন ভিন শিৰোনামেৰে প্ৰথম পৃষ্ঠাত মুখ্য বাতৰিৰ স্থান দিছে। দৈনিক অসম কাকতৰ বাতৰিটোৰ শিৰোনাম উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো সাংস্কৃতিক সম্পদলৈ বিৰল মৰ্যাদা, ইউনেস্কোকো ধন্যবাদ কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰী, চৰাইদেউ মৈদামলৈ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি। অসমীয়া প্ৰতিদিন কাকতে আহোমৰ ঐশ্বৰ্য বিভূতি ঐতিহ্যক উচ্চ প্ৰশংসা, চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি শিৰোনামেৰে বাতৰিটো প্ৰথম পৃষ্ঠাত মুখ্য বাতৰিৰ স্থান দিছে। নিয়মীয়া বাৰ্তা দি আছাম ট্ৰিবিউন আৰু দ্য চেণ্টিনেল কাকতেও এই বাতৰিটোৰ প্ৰথম পৃষ্ঠাত মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতে এই বাতৰিটোৰ লগতে ঐতিহ্য ক্ষেত্ৰ ঘোষণাৰ পিছতেই চৰাইদেউত উৎসাহৰ ধৰ বোৱাৰ বাতৰিটো প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। বাতৰিটোৰ শিৰোনাম ককাভৰি একাদমাচেৰে সাংস্কৃতিক মন্ত্ৰী বিমল বৰা, ৰাজহমন্ত্ৰী যোগেন মোহনে। চৰাইদেউত আগতীয়া বিহু ঢুলীয়া নাচনীৰে উখল মাখল মৈদামৰ বাকৰি। এই বাতৰিটো দৈনিক জনমভূমি কাকতেও প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। আৰু অসম কাকতে চৰাইদেউৰ বাতৰিটোৰ সংক্ৰমণকৈ অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানৰ পূৰ্বে ফ্ৰান্সত কোটাভিত সংঘটিত হোৱাৰ এটা বাতৰি প্ৰথম পৃষ্ঠাত মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। বাতৰিটোৰ শিৰোনাম পেৰিছ অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানৰ প্ৰাক মুহূৰ্তত কোটাভিতত স্তব্ধ ফ্ৰান্স। কাকতেও অলিম্পিকৰ আৰম্ভণিৰ বাতৰিটো প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। বাতৰিটোৰ শিৰোনাম অলিম্পিক আৰম্ভ, পদকৰ সম্ভাৱনা থকা দুই মহিলা বক্সাৰ কঠিন গ্ৰুপত, প্ৰবল প্ৰত্যাহ্বানতো লাভলীমানে আশা। আজি প্ৰকাশিত অন্যান্য বাতৰিৰ ভিতৰত আছে মাটিয়া বন্দী শিবিৰৰ শোচনীয় অৱস্থাক লৈ ক্ষুব্ধ উচ্চতম ন্যায়ালয়ে, স্বাভাৱিকতকৈ 4 ডিগ্ৰী অধিক উত্তাপত দগ্ধ সমগ্ৰ অসম, কাৰ্গিল বিজয়ৰ 25 বছৰ পূৰ্তিত প্ৰধানমন্ত্ৰী, তৃতীয় চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰো হ'ব পাৰস্পৰিক বদলি, অসমীয়া ভাষাৰ প্ৰশ্ন কাকতাৰে এ পি এছ চি পৰীক্ষা আৰম্ভ ইত্যাদি। এয়া আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিৰ সমূহ অৱলোকন।
বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। গুৱাহাটীৰ সমীপত এখন ছেটেলাইট টাউনশ্বিপ গঢ়া হ'ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি নীতি আয়োগৰ নৱম পৰিচালন পৰিষদৰ সভা। ৰাজ্যত অনুষ্ঠিত হ'বলগীয়া উপ নিৰ্বাচনৰ বাবে বিজেপি আৰু প্ৰধান বিৰোধী দল কংগ্ৰেছৰ ব্যাপক তৎপৰতা। 5টা সমষ্টিৰ বাবে 5জন মন্ত্ৰীক বিশেষ দায়িত্ব অৰ্পণ বিজেপিৰ। মহানগৰ কাৰ্যসূচীৰে ফ্ৰান্সত পেৰিছ অলিম্পিক 2024 আৰম্ভ। কেইবাটাও অভিজ্ঞতা যে ভাৰতীয় খেলৰ প্ৰতিদ্বন্দ্বিতা। আৰু শ্ৰীলংকাত আজি 3খনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত ভাৰত শ্ৰীলংকাৰ মুখামুখি।